শইকীয়া, আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ আজি আনুষ্ঠানিকভাৱে সামৰণি পৰে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এডভান্টেজ আছামৰ প্ৰদৰ্শনী কাইলৈ সাধাৰণ দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ'ব। আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ স্থলপথ, ৰেলপথ আৰু জলপথ, আছিয়ান দেশ আৰু উত্তৰ পূবৰ ৰাজ্যসমূহৰ বিকাশৰ দিশত ভাৰতৰ এক্সপ্ৰেছৱে শীৰ্ষক এক উচ্চ পৰ্যায়ৰ অধিৱেশনত অংশগ্ৰহণ কৰে। যোগাযোগ আৰু বাণিজ্যিক হাব হিচাপে অসমৰ ভূমিকাক অধিক গতিশীল কৰাৰ লক্ষ্যৰে চৰকাৰ, উদ্যোগ বিশেষজ্ঞ আৰু বিনিয়োগকাৰীসকলক একত্ৰিত কৰি এই অধিৱেশন অনুষ্ঠিত কৰা হয়। অধিৱেশনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমত উন্নত আন্তঃগাঁথনি নিৰ্মাণত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে উন্নত আন্তঃগাঁথনিৰ জৰিয়তেহে কোনো এটা অঞ্চললৈ বিনিয়োগকাৰীক আকৰ্ষণ কৰিব পৰা যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমে আন্তঃগাঁথনি আৰু যোগাযোগৰ ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিবছৰে ৰাজ্যখনৰ মূলধনী বিনিয়োগে চলিত বৰ্ষত 25,000 কোটি টকাৰ সীমা অতিক্ৰম কৰিব। আজিৰ অধিৱেশনত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ছিংগাপুৰৰ উচ্চায়ুক্ত ছাইমন ৱং, লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালকে ধৰি আন কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। মহৰ বংশবৃদ্ধি ৰোধ কৰি ৰোগ প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে আজি বৰপেটাৰ নলাত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত লাৰ্ভিভৰাছ নামৰ এবিধ বিশেষ প্ৰজাতিৰ মাছ এৰি দিয়া হয়। পৰীক্ষামূলকভাৱে বৰপেটা পৌৰসভাৰ 8 নম্বৰ ৱাৰ্ডৰ অন্তৰ্গত নহাটীত আজি এই পদক্ষেপ ৰূপায়ণ কৰা হয়। ৰাষ্ট্ৰজুৰি আৰম্ভ হোৱা শিক্ষানুষ্ঠানৰ চৌহদত পক্ষী গণনা কাৰ্যসূচীৰ অংশ হিচাপে আজি কোকৰাঝাৰ জিলাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ চৌহদত পক্ষী গণনা কৰা হয়। বিশ্ববিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ 15 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই পক্ষী গণনাত ভাগ লৈ 36টা পক্ষী প্ৰজাতি চিনাক্ত কৰে। ইয়াৰ ভিতৰত 10টা পৰিভ্ৰমী পক্ষী প্ৰজাতিও আছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে দেশৰ পক্ষী প্ৰজাতিৰ বৈচিত্ৰ্য সংৰক্ষণৰ লক্ষ্যৰে দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহত এই কাৰ্যসূচী গ্ৰহণ কৰিছে। সমগ্ৰ শিক্ষা মৰিগাঁৱৰ উদ্যোগত আৰু আৰ্টিফিচিয়েল লিম্ব মেনুফেকচাৰিং লিমিটেড কাণপুৰৰ সহযোগত আজি মৰিগাঁও জিলাৰ 80গৰাকী শ্ৰৱণ বাধাগ্ৰস্ত শিশুক শ্ৰৱণ সঁজুলি বিতৰণ কৰা হয়। মৰিগাঁও শিক্ষা বিভাগৰ প্ৰজ্ঞা ভৱনত আয়োজন কৰা এটা অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই শিক্ষা বিভাগৰ এই পদক্ষেপৰ শলাগ লৈ কয় যে মানৱ সেৱাই প্ৰকৃত সেৱা। এই সঁজুলিসমূহে দিব্যাংগ শিশুসকলক আগবাঢ়ি যোৱাত সহায় কৰিব। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ৰবেন্দ্ৰ কুমাৰ দাস, মৰিগাঁও জিলাৰ সহকাৰী আয়ুক্ত পংকজ্যোতি শইকীয়া, মিলেশ্বৰ পাটৰ, অপূৰ্ব ঠাকুৰীয়া, লক্ষ্মীনন্দন শইকীয়াকে ধৰি বহুকেইগৰাকী বিভাগীয় বিষয়া উপস্থিত থাকে। ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লাহোৰৰ গাদ্দাফী ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত আফগানিস্তানে ইংলেণ্ডক জয়ৰ বাবে 326 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আফগানিস্তানে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 7 উইকেটৰ বিনিময়ত 325 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ ইব্ৰাহিম জাদ্ৰানে সৰ্বাধিক 177 ৰাণ কৰে। ইংলেণ্ডৰ জোফ্ৰা আৰ্চাৰে 3টা উইকেট দখল কৰাৰ লগতে লিয়াম লিভিংষ্টনে 2টা উইকেট দখল কৰে। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে ইংলেণ্ডে 34 অভাৰ 4টা বলত 4টা উইকেট হেৰুৱাই 207 ৰাণ কৰি খেলি আছে। আজিৰ খেলখনত পৰাজিত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম অস্মিতা বেডমিণ্টন প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত আৰু বেডমিণ্টন এছ'চিয়েচন অফ ইণ্ডিয়াৰ সহযোগত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা এই প্ৰতিযোগিতাত সুচিস্মিতা চক্ৰৱৰ্তীয়ে 2টাকৈ সোণৰ পদক অৰ্জন কৰে। সুচিস্মিতাই 17 বছৰ অনুৰ্ধৰ ছোৱালীৰ একক শাখাত চৌহানচিনী ৰায়চৌধুৰীক পৰাজিত কৰাৰ লগতে 19 বছৰ অনুৰ্ধৰ শাখাত ফাৰিহা চাবমেৰাজক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। ছিনিয়ৰ মহিলা একক শাখাত ৰিক্সিতা চলিহা চেম্পিয়ন হয়। বিজেপি অসম প্ৰদেশৰ জনসংঘকালীন জ্যেষ্ঠ নেতা, প্ৰাক্তন সাংগঠনিক সাধাৰণ সম্পাদক, উপসভাপতি হৰেকৃষ্ণ ভৰালীৰ কালি 75 বছৰ বয়সত মৃত্যু হয়। তেওঁৰ নশ্বৰ দেহ আজি অটল বিহাৰী বাজপেয়ী ভৱনলৈ অনা হয় আৰু দলৰ হৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জনায়। মন্ত্ৰী অশোক সিংহলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে হৰেকৃষ্ণ ভৰালীৰ আদৰ্শ বিজেপিৰ বাবে সদায় পথেয় হৈ ৰব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। Thank you.